নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ভাস্বতী দেৱীয়ে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 428 সংখ্যক তিৰুভৱ তিথি আজি ৰাজ্যজুৰি পৰম্পৰাগত উলাহ উদ্দীপনাৰে পালন কৰা হয়। এই উপলক্ষে সমগ্ৰ ৰাজ্যৰ ভকতবৃন্দই নামঘৰ আৰু সত্ৰসমূহত শৰাই বন্তি আগবঢ়াই প্ৰাৰ্থনা জনায়। সত্ৰ নামঘৰসমূহত পুৱাৰে পৰা ভক্তৰাইজৰ নাম প্ৰসংগ আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। মাধৱদেৱ গুৰুজনাই স্থাপন কৰা ঐতিহাসিক বৰপেটা সত্ৰত এই তিথি কীৰ্তন মহোৎসৱ হিচাপে 10 দিনীয়াকৈ উদযাপন কৰা হয়। বৰপেটাৰ সংবাদদাতাই জনোৱা অনুসৰি 10 দিনৰ মূৰত আজি অনুষ্ঠিত মূল কাৰ্যসূচীৰ অংশ হিচাপে পুৱা প্ৰসংগৰ লগতে সত্ৰৰ গায়ন বায়নে ঘোষা কীৰ্তন, ব্যাস কীৰ্তন আৰু নাম বিৰতিবিহীনভাৱে পৰিৱেশন কৰে। মহাপুৰুষজনাই স্থাপন কৰা সুন্দৰী দিয়া বাৰাদী আৰু গণকুচী সত্ৰৰ লগতে শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা শিলপৰা ভিটি থান সত্ৰ আৰু শংকৰদেৱ থান সত্ৰতো কীৰ্তন মহোৎসৱ পালন কৰা হয়। মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰৰ লগতে আন আন সত্ৰতো ভালে সংখ্যক লোকৰ সমাগমেৰে উদুলুমুদুলি পৰিৱেশৰ সৃষ্টি হয়। উল্লেখযোগ্য যে গুৰুজনাৰ মহাপ্ৰয়াণৰ পাছত তেওঁৰ ভকতসকলে 10 দিনীয়াকৈ যি কাৰ্যসূচী পালন কৰিছিল তাৰ আৰ্হিতে বৰপেটা সত্ৰত কীৰ্তন মহোৎসৱ পালন কৰি অহা হৈছে। স্বেচ্ছাসেৱী সংগঠন সহায়ৰ উদ্যোগত আৰু মৰিগাঁও সনাতনী ৰাইজৰ সহযোগত গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে মৰিগাঁও নগৰত এটি শোভাযাত্ৰা উলিওৱা হয়। ধুবুৰীৰ মধুপুৰ সত্ৰতো দিনজোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি পালন কৰা হয়। পুৱা তালকুব প্ৰসংগ, মন্দিৰা নাম আদি বিভিন্ন পৰম্পৰাগত অনুষ্ঠানৰ আয়োজন কৰা হয়। যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আজি দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি পালন কৰা হয়। মাজুলীৰ 35খন সত্ৰ আৰু প্ৰায় 200টা নামঘৰো আজি মহাপুৰুষজনাৰ তিৰুভাৱ তিথি উপলক্ষে পুৱাৰে পৰা নাম কীৰ্তন আৰু প্ৰসংগৰে মুখৰিত হৈ উঠিছে। ঐতিহ্যমণ্ডিত কমলাবাৰী সত্ৰত 4 দিনীয়া কাৰ্যসূচীৰে মহাপুৰুষজনাৰ তিৰুভাৱ তিথি আয়োজন কৰা হয়। ইফালে নামনি মাজুলীৰ এলেঙি সত্ৰতো পুৱাৰে পৰা আইসকলে প্ৰসংগ আৰু গোপিনী কীৰ্তনেৰে সত্ৰখনৰ চৌপাশ মুখৰিত কৰি তোলে। গোলাঘাটৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰতো গুৰু বন্দনাৰে পবিত্ৰ তিৰুভাৱ তিথি মুখৰিত হৈ পৰে। পবিত্ৰ ভাদ মাহৰ প্ৰথমটো তিথি উপলক্ষে বিভিন্ন প্ৰান্তৰ পৰা নামঘৰত অগণন ভকত ৰাইজৰ সমাগম ঘটে। ইপিনে ভক্তি আন্দোলনৰ ভূঁই ধৰিত মহাপুৰুষজনৰ তিৰুভাৱ তিথি উপলক্ষে আজি ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পুৱাৰ ভাগতে বজালীৰ গোবিন্দ ভৱন গীতা সত্ৰত শৰাই আগবঢ়াই নাম প্ৰসংগত অংশগ্ৰহণ কৰে। নিজৰ লগতে ৰাইজৰ মংগল কামনা কৰি মন্ত্ৰীগৰাকীয়ে ভকত আই মাতৃসকলৰ সৈতে মত বিনিময় কৰি আশীৰ্বাদ লয়। মহাপুৰুষ গুৰুজনাই অসমৰ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক দিশত আগবঢ়োৱা অসাধাৰণ অৱদানে ৰাজ্যৰ জাতীয় জীৱনক এটা নতুন মাত্ৰা প্ৰদান কৰে বুলি উল্লেখ কৰি শ্ৰীদাসে তেওঁৰ জীৱন দৰ্শনেৰে অনুপ্ৰাণিত হৈ অহা নৱপ্ৰজন্মই ঐক্যবদ্ধ আৰু সুসংগঠিত সমাজ গঢ়াৰ ক্ষেত্ৰত দায়বদ্ধতাৰে কামত অগ্ৰসৰ হ'ব বুলি আশা প্ৰকাশ কৰে। যোৰহাটৰ বানাক্ৰান্ত অঞ্চলত আজি ধৰিত্ৰী মহিলা সংগঠনৰ উদ্যোগত ছাত্ৰ ছাত্ৰীক লেখন সামগ্ৰী বিতৰণ কৰা হয়। এই অনুসৰি যোৰহাট জিলাৰ বাৰপাইত গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কাগজ, কলম, অভিধান, সাধাৰণ জ্ঞানৰ কিতাপ ইত্যাদি বিতৰণ কৰা হয়। সমাজকৰ্মী জগন্নাথ অগ্নিবৰাৰ পদক্ষেপত বানাক্ৰান্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰাৰ বাবে সংগঠনটোৱে এই পদক্ষেপ গ্ৰহণ কৰে। এই অনুষ্ঠানত কেইবাগৰাকীও সমাজকৰ্মী, বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 প্ৰচাৰ কৰিবলগীয়া দৃষ্টিপাত অনুষ্ঠানত অসমৰ ঔদ্যোগিক খণ্ডৰ বিষয়ে আলোচনা কৰা হ'ব। এই অনুষ্ঠানত ঔদ্যোগিক আৰু বাণিজ্য বিভাগৰ সচিব ডঃ লক্ষ্মণ এছ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আগ ধৰিব মানস প্ৰতিম শৰ্মাই। তিনিচুকীয়া জিলাৰ ডিব্ৰু নৈৰ ডলফিন পইণ্টত আজি দুগৰাকী ছাত্ৰৰ পলিল সমাধি ঘটে। উল্লেখযোগ্য যে গুইজান হিন্দী বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ 5গৰাকী ছাত্ৰ ঘাটটোত ফুৰিবলৈ গৈছিল। ইয়াৰে 2জন ছাত্ৰৰ অসাৱধানবশতঃ পানীত পৰি মৃত্যু হয় আৰু মৃত 2জন ছাত্ৰৰ নাম হৈছে গোলু শ্বাহ আৰু গৌৰৱ শ্বাহ। ভাৰতীয় ক্ৰিকেট দলৰ আগশাৰীৰ বেটছমেন শিখৰ ধৱনে সকলো ধৰণৰ আন্তৰ্জাতিক আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। সামাজিক মাধ্যমত নিজৰ অৱসৰৰ এটা আৱেগিক ভিডিঅ' প্ৰকাশ কৰি 38 বছৰীয়া শ্ৰী ধৱনে খেলুৱৈ জীৱনত তেওঁক বিভিন্ন প্ৰকাৰে সহায় কৰা পৰিয়ালৰ সকলোৰে লগতে প্ৰশিক্ষক আৰু দলৰ সদস্যসকলক ধন্যবাদ জনায়। আমাৰ এতিয়াৰ বাতৰি ইমানতেই অন্ত পৰিল।